ఆకాశవాణి. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ কাশ্মীৰত সোণমাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব। বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 29গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছত লগা বনজুই ন ন এলেকালৈ বিয়পি পৰিছে। আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে। বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চেই ৰাষ্ট্ৰীয় যুৱ উৎসৱ 2025 আৰু বিকশিত ভাৰত যুৱ নেতা আলোচনা সন্দৰ্ভত লিখা এখন পত্ৰ বিনিময় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কয় যে বিকশিত ভাৰত সপোন বাস্তৱায়িত কৰাৰ বাবে যুৱক যুৱতীসকলৰ শক্তি, সৃজনশীলতা আৰু নেতৃত্বক দিশ প্ৰদান কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ভাগ ল'ব। তেওঁ এই আলোচনাত 3000 যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন কৰিব। এই যুৱ নেতাসকলক বিকশিত ভাৰত প্ৰত্যাহ্বানৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি কৰা হৈছে। এই উপলক্ষে শ্ৰীমোদীয়ে এটা জনসমাৱেশক উদ্দেশ্যি ভাষণো দিব। প্ৰধানমন্ত্ৰীয়ে লগতে আলোচনাত অংশগ্ৰহণকাৰীসকলে 10টা বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাৰ এটা সংকলনো উন্মোচন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কাশ্মীৰত সোণমাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব। এই সুৰংগই শ্ৰীনগৰ আৰু সোণমাৰ্গৰ মাজৰ লেহৰ পথছোৱাত সকলো সময়ৰ বতৰ উপযোগী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে সুৰংগৰ কামত জড়িত শ্ৰমিকসকলক সাক্ষাৎ কৰিব। প্ৰায় 12 কিলোমিটাৰ দীৰ্ঘৰ সোণমাৰ্গ সুৰংগ নিৰ্মাণৰ বাবে 2700 কোটিতকৈ অধিক টকা ব্যয় হৈছে। এই প্ৰকল্পত সোণমাৰ্গ মুখ্য প্ৰকল্প এটা প্ৰস্থান সুৰংগক সামৰি লোৱা হৈছে। এই সুৰংগই লাডাখলৈ যোৱাৰ পথত ভূমিস্খলন, হিমপ্ৰবাহৰ সম্ভাৱনা থকা স্থানসমূহত যাতে কোনো অসুবিধা নহয় সেইটো সুনিশ্চিত কৰিব। এই প্ৰকল্পই সোণমাৰ্গলৈ গোটেই বছৰ অহা যোৱা কৰাৰ সুবিধা প্ৰদান কৰি পৰ্যটনক উদগনি যোগাব। ইয়াৰ ফলত শীতকালীন পৰ্যটন, দুঃসাহসিক ক্ৰীড়াৰ লগতে স্থানীয় লোকৰ জীৱন ধাৰণৰ মানো বৃদ্ধি পাব। 2028 চনত জজিলা সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হলে পথছোৱাৰ দৈৰ্ঘ্য 49 কিলোমিটাৰৰ পৰা 43 কিলোমিটাৰলৈ হ্ৰাস পাব। ফলত এই পথছোৱাত বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 70 কিলোমিটাৰলৈ বৃদ্ধি পাব। যাতায়াতৰ সুব্যৱস্থাই প্ৰতিৰক্ষা বিভাগৰ ৰচদ পাতিৰ পৰিবহণ, অৰ্থনৈতিক বিকাশৰ লগতে জম্মু কাশ্মীৰ আৰু লাডাখৰ আৰ্থ সামাজিক সংহতিৰ প্ৰসাৰতো সহায় কৰিব। 2047 চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইনৰ সংস্কাৰ আৰু সৰ্বাত্মক বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুনেৰ গোখলে অৰ্থনৈতিক প্ৰতিষ্ঠানত আয়োজিত পুনে ৰাজহুৱা নীতি উৎসৱত ভাগ লৈ কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ 4টা স্তম্ভৰ বিষয়ে আলোকপাত কৰাৰ লগতে দূৰ সংযোগ খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে। এই দুদিনীয়া উৎসৱত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগতে উদ্যোগী, ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন পেছাৰ সৈতে জড়িত লোকে অংশগ্ৰহণ কৰিছে। বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 29গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে। দলৰ প্ৰাক্তন বিধায়ক কপিল মিশ্ৰাক মতিনগৰৰ পৰা আৰু আম আদমী পাৰ্টী ত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰা প্ৰিয়ংকা গৌতমক কুন্দলী সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ইয়াৰ পূৰ্বে দলে 29গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। বিজেপিয়ে বৰ্তমানলৈকে 70জনীয়া দিল্লী বিধানসভাৰ 8খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিত ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ লিখিছে। পত্ৰখনত শ্ৰীকেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী ভুৱা পৰিচয় পত্ৰ প্ৰস্তুত কৰাৰ ঘটনাত জড়িত বুলি অভিযোগ তুলিছে। তেওঁ এই সন্দৰ্ভত এখন এজাহাৰ ৰুজু কৰিবলৈ আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমন ছনমুগৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে 14 জানুৱাৰীত ভাৰতলৈ আহিব। এয়া হ'ব বিগত 10 বছৰৰ ছিংগাপুৰৰ কোনো ৰাষ্ট্ৰপতিৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ এই আসন্ন ভ্ৰমণ ভাৰত আৰু ছিংগাপুৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 60 সংখ্যক বাৰ্ষিকীৰ সাক্ষী হ'ব। ভ্ৰমণকালত শ্ৰী ছনমুগৰত্নমে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বনজুই অঞ্চলটোৰ ইটন, হাৰ্ষ্ট, কেনেথ আৰু পালিচেটছৰ প্ৰায় 38,276 একৰলৈ বিয়পি পৰিছে। অৱশ্যে আন দুটা স্থানত লগা বনজুই নিয়ন্ত্ৰণ কৰা হৈছে। এই বনজুইৰ ফলত এতিয়ালৈ কমেও 11 জন লোকৰ মৃত্যু হৈছে আৰু 13 জন সন্ধানহীন হৈ আছে। 12,000তকৈ অধিক বাসগৃহ আৰু আন আন সা সম্পত্তি এই জুইত জাহ গৈছে। পূব দিশলৈ আগবঢ়া পালিচেটছৰ বনজুয়ে আন অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। অগ্নি নিৰ্বাপন বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে পালিচেটছৰ বনজুইৰ ফলত 21,000 একৰ ভূমিৰ ক্ষতিসাধন হৈছে। নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন অনুযায়ী দিল্লী সুৰা কেলেংকাৰীৰ বাবে 2,000 কোটিৰো অধিক টকাৰ ৰাজহ লোকচান হোৱা বুলি বিজেপিয়ে দাবী কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অনুৰাগ ঠাকুৰে কালি দলৰ মুখ্য কাৰ্যালয়ত আম আদমি পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱাল এই কেলেংকাৰী আঁৰৰ মূল ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে। দিল্লীৰ খলবমা পথ, লেতেৰা পানী, বিদ্যুতৰ বৰ্ধিত মাচুল, আৱৰ্জনাৰ পাহাৰ সদৃশ দম আৰু প্ৰদূষণ সন্দৰ্ভত আম আদমি পাৰ্টীৰ ওচৰত কোনো উত্তৰ নাই বুলিও তেওঁ উল্লেখ কৰে। ইপিনে আম আদমি পাৰ্টীৰ নেত্ৰী প্ৰিয়ংকা কক্কৰে বিজেপিৰ অভিযোগ খণ্ডন কৰি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ ফাদিল হোৱা প্ৰতিবেদন ভুৱা বুলি অভিহিত কৰে। তেওঁ কয় যে এই তথাকথিত কেলেংকাৰীত কেজৰিৱালৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই। ভাৰত আৰু আয়াৰলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 11 বজাত আৰম্ভ হ'ব। ভাৰতীয় মহিলা দল শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে প্ৰথমখন খেলত 6 উইকেটত জয়লাভ কৰিছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল 15 জানুৱাৰীত অনুষ্ঠিত হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে। সেই অনুসাৰে সূৰ্য কুমাৰ যাদৱক অধিনায়ক আৰু অক্ষৰ পেটেলক উপ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মহম্মদ শামীৰ এবছৰৰ অধিক কালৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে। দলৰ বাকী খেলুৱৈসকলৰ ভিতৰত সঞ্জু ছেমছন, অভিষেক শৰ্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা, অৰ্ষদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই, ৱাৰ্চিংটন সুন্দৰ আৰু ধ্ৰুৱ জুৰেল আছে। কলকাতাত 22 জানুৱাৰীত শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। T20ৰ পাছত দুয়োটা দলৰ মাজত 3খনীয়া এদিনীয়া শৃংখলাও অনুষ্ঠিত হ'ব। এই শৃংখলাক 19 ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি বুলি গণ্য কৰা হৈছে। BCCIয়ে এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে পাছত দল ঘোষণা কৰিব। মোহন বাগানে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি গুৱাহাটীত অনুষ্ঠিত ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক 1-0 গ'লত পৰাস্ত কৰে। মোহন বাগানৰ জেমি মেকলাৰেনে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত মোহাম্মদান স্পৰ্টছ ক্লাবে বেংগালুৰু FCক 1-0 গ'লত পৰাভূত কৰে। মিৰ্জালুল কাছিমোফে খেলৰ 88 মিনিটত একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত আজি মুম্বাইত হ'বলগীয়া এখন খেলত জামছেদপুৰৰ FC মুম্বাই চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বছৰৰ প্ৰথম গ্ৰেণ্ডশ্লেম টেনিছ প্ৰতিযোগিতা অষ্ট্ৰেলিয়ান অপেন আজি মেলবৰ্ণত আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত ভাৰতৰ ৰোহন বাপান্না, য়ুকি ভামৰি, শ্ৰীৰাম বালাজী আৰু ঋত্বিক বলিপল্লীয়ে ভাগ ল'ব। 26 জানুৱাৰীত প্ৰতিযোগিতাৰ সামৰণি পৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী 2-3 দিনলৈ ঘন কুঁৱলী পৰিব বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে আজি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলত বিজুলী ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰা এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ কাশ্মীৰত সোণমাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব। বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 29গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে। আমেরিকা যুক্তরাষ্ট্রের লস এঞ্জেলেসত লগা বনজুই ন ন এলাকালে বিয়পি পড়েছে। আর ভারতীয় ক্রিকেট নিয়ন্ত্রণ পরিষদে ইংল্যান্ডে হবলগিয়া পাঁচখনিয়া টি টুয়েন্টি ক্রিকেট শৃঙ্খলার বাবে পনেরোজনীয় দল ঘোষণা করেছে। আমার এটির বাতরি ইমানে, পরবর্তী বাতরি 7:55 মিনিটত পাব।